25 নম্বৰ ফটো, পবিত্ৰ আত্মা আহে। ইৰা যীশুলৈ শিষ্য, যীশু স্বৰ্গবাই ঘূৰি যাৱলা আগে উমগে পবিত্ৰ আত্মালা বৰদান দিবলৈ প্ৰতিজ্ঞা কৰিছে। যীশু স্বৰ্গবাই ঘূৰি যোৱাৰ পৰে ওলা শিষ্যগিলা একগোট হৈ আছে। ও বোলা আজকাই যীশুৱে প্ৰতিজ্ঞা কৰা দেখোন পবিত্ৰ আত্মা উমলৈ উফুৰবাই আহিছে। শিষ্যগিলা পৰেলা ভাষাতে কথা কবগে চুক্তি পাছে, আৰু ঈশ্বৰই কৰা আচৰিত কাম ঘিললৈ কথা মন ঘিলকে কোবাগে চুক্তি পাছে। ঈশ্বৰলা আত্মা হুবালা সত্য বিশ্বাসী লগন থাকে আৰু যীশুকে প্ৰেম কৰিবগে ওৰা চুক্তি দেয়।